চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছোঁ, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি চলাই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুষাৰ ইমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি এই কথা জানেই যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? যোৱা অনুষ্ঠানত আমি বাৰু কি আলোচনা কৰিছিলো আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত এই যিহুদাৰ পত্ৰ নামৰ পুস্তকখনৰ 8 আৰু 9 নম্বৰ পদ দুটা পঢ়ি আমি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি যিহুদাৰ পত্ৰৰ 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি যিহুদাৰ পত্ৰৰ 10 নম্বৰ পদটোৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। বাইবেলৰ পৰা পাঠ কৰি দিম যিহুদাৰ পত্ৰ 10 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু তেওঁবিলাকে যিহক নাজানে তাক নিন্দা কৰে, আৰু জ্ঞানহীন পশুবোৰৰ দৰে তেওঁবিলাকে যিহক স্বাভাৱিকৰূপে জানে তাতেই নষ্ট হয়। আমি এই পদটো আমাৰ সাধ্যানুসাৰে বুজাবলৈ চেষ্টা কৰিম, কাৰণ এই পদটো এই পত্ৰখনৰ এটা অতি গুৰুত্বপূৰ্ণ পদ। ইয়াত যিহুদাই তেওঁবিলাকে নিন্দা কৰে বুলি কওঁতে বাৰু কি বুজাইছে? সেই বিশ্বাসভ্ৰষ্ট ভুৱা শিক্ষকসকলে নিন্দা কৰে। মূল গ্ৰীক শব্দটো হৈছে ব্লেছফেমিও, আৰু তাৰ পৰাই ইংৰাজী শব্দ ব্লেছফেমি ওলাইছে, অৰ্থাৎ নিন্দা। অৰ্থাৎ সেই ভ্ৰষ্ট বিশ্বাসীসকলে নিন্দা কৰে। পদটো আকৌ পঢ়ি দিছো, শুনিবচোন। কিন্তু তেওঁবিলাকে যিহক নাজানে তাক নিন্দা কৰে, আৰু জ্ঞানহীন পশুবোৰৰ দৰে তেওঁবিলাকে যিহক স্বাভাৱিকৰূপে জানে তাতেই নষ্ট হয়। ইয়াত জনা আৰু নজনা বুলি যি দুবাৰ অনুবাদ কৰা হৈছে, আচলতে যিহুদাই দুটা বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিছিল, কিন্তু দুয়োটা শব্দকেই জনা বুলি অনুবাদ কৰা হৈছে। আৰু সেই কথাটো গম নাপালে যিহুদাই আচলতে ইয়াত কি বুজাব খুজিছে সেইটো ভালদৰে বুজি পাব নোৱাৰি। প্ৰথম জনা কথাটো আহিছে মূল গ্ৰীক শব্দ এইডৰ পৰা, আৰু এইডো কথাটোৱে বুজায় অদৃশ্য বিষয়ৰ ক্ষেত্ৰত মানসিক ধাৰণা, জ্ঞান আৰু বোধ। এনেদৰেই এজন পণ্ডিতে ব্যাখ্যা কৰিছে, জ্ঞান মানে আমি এটা টেষ্ট টিউবত বাকি দিব পৰা নাইবা অণুবীক্ষণ যন্ত্ৰেৰে চাব পৰা বিষয়তেই সীমাবদ্ধ নহয়, যদিও বহুতে তেনেকুৱা বুলিয়েই ভাবে। জীৱনৰ সূক্ষ্ম বিষয়বোৰ আমি অণুবীক্ষণ যন্ত্ৰেৰে চাব নোৱাৰো, টেষ্ট টিউবতো ভৰাব নোৱাৰো। উদাহৰণস্বৰূপে সুন্দৰ সংগীত এটা আমি অণুবীক্ষণ যন্ত্ৰত ভৰাবলৈ চেষ্টা কৰিব পাৰিমনে, নাইবা টেষ্ট টিউবত ৰাখিব পাৰিম জানো? সংগীত শব্দত পৰিণত কৰিব পাৰিব লাগিব আৰু কাণেৰে শুনিব পাৰিব লাগিব। সেই সংগীত আমি কাণেৰে শুনিব লাগে কিন্তু চকুৰে চাব নোৱাৰি। আচলতে ই অদৃশ্য বস্তু, অনুভৱ কৰা বস্তু। প্ৰেমো অদৃশ্য, আমি প্ৰেম অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব নোৱাৰোঁ। আৰু বিশ্বাস, বিশ্বাসো আপুনি অণুবীক্ষণ যন্ত্ৰেৰে চাব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমি বহুতো কথা জানো আৰু সেইবোৰ আমি পৰীক্ষাগাৰত প্ৰমাণ কৰি চাব নোৱাৰোঁ, আৰু সেইবোৰ পৰীক্ষাগাৰত প্ৰমাণ কৰি নোচোৱাকৈও আমি সেইবোৰ কথা জানো আৰু বিশ্বাস কৰোঁ। আমি সেইবোৰ জানো কাৰণ আমি সেইবোৰ অভিজ্ঞতা লাভ কৰিছোঁ, আৰু পবিত্ৰ আত্মাই সেইবোৰ আমাৰ হৃদয়ত বাস্তৱ কৰি তুলিছে। কিন্তু তেওঁলোকে যিহক নাজানে তাক নিন্দা কৰে। আমি আগতে এজন আধুনিকতাবাদী প্ৰচাৰকৰ কথা উল্লেখ কৰিছিলোঁ, আৰু তেওঁ যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা কথাটো বিশ্বাস নকৰে বুলি কৈছিল, আৰু হয়তো ভাবিছিল যে তেওঁ অতি মেধাৱী মানুহ, অতি চোকা মানুহ। কিন্তু আমি ক'ব খোজো, তেওঁ যিমানেই মেধাৱী নহওক কিয় তেওঁ নজনা নুবুজা কথাও বহুত আছে। জনা কথাটো বুজাবলৈ যিহুদাই ইয়াত ব্যৱহাৰ কৰা দ্বিতীয় শব্দটো হৈছে এপেষ্টামাই, আৰু ইয়াৰ অৰ্থ হৈছে বুজি পোৱা। এজন পণ্ডিতে কৈছে যে এই শব্দটো আগতে হাতৰ কলা কৌশল আদি বুজোৱাৰ ক্ষেত্ৰত ব্যৱহৃত হৈছিল, আৰু বুজিব পৰা, শৰীৰৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পৰা আৰু বিশেষকৈ ভোগবিলাসৰ সৈতে জড়িত কথাৰ ক্ষেত্ৰত এই শব্দ ব্যৱহৃত হৈছিল। আৰু এই বিষয়বোৰ আমি টেষ্ট টিউবত ভৰাই চাব পৰা বস্তুৰ নিচিনা, অৰ্থাৎ এই মানুহবিলাকে, অৰ্থাৎ সেই বিশ্বাসভ্ৰষ্ট মানুহবিলাকে কেৱল মনেৰে জুখিব পৰা আৰু চকুৰে চাব পৰা কথাবোৰেই জানে। এওঁলোক বৰ্বৰ পশুৰ নিচিনা, কাৰণ বৰ্বৰ পশু এটাই কেৱল ঘাঁহ বা খেৰ নাইবা নিজে খাব পৰা আন দুৰ্বল জন্তু এটাকেই চিনি পায়। অৰ্থাৎ সিহঁতে স্বভাৱগতভাৱে যি জানে সেয়েই। উদাহৰণস্বৰূপে কিছুমান চৰাই জহকালি এখন ঠাইত বাস কৰে আৰু শীতকাল অহাৰ লগে লগে উৰি গৈ আন ঠাইত বসতি কৰেগৈ। কিছুমানে হয়তো এই কথা শুনি ক'ব পাৰে, বাহ, চৰাইবিলাক বৰ বুদ্ধিমান, সিহঁতে শীতকাল আহিব ধৰা কথাটো আগতেই গম পায়,
মাটিত যে বৰফ পৰিব, হ্ৰদৰ পানীবোৰ যে গোট মাৰিব, সেই কথা সিহঁতে আগতেই জানে। গতিকে চৰাইবোৰে শীতকাল অহাৰ আগে আগে উত্তৰৰ পৰা দক্ষিণলৈ উৰা মাৰে আৰু দক্ষিণত গৈ বাহ লয়। চৰাইবোৰ বিৰাট বুদ্ধিয়ক দেই। কিন্তু আচলতে সেই চৰাইবোৰ একো বুদ্ধিমান নহয়। সিহঁতে একোটা বৰ্বৰ জন্তুৰ দৰেই চলা ফিৰা কৰে। স্বভাৱগতভাৱেই সিহঁতে তেনেদৰে এঠাইৰ পৰা আনঠালৈ উৰি যায়। স্বভাৱগতভাৱে চৰাই উৰি যোৱাৰ নিচিনাকৈয়েই সেই বিশ্বাসভ্ৰষ্ট মানুহবোৰে চলা ফিৰা কৰে। কোনো বুজাৰ কথা নাই, জ্ঞানৰ কথা নাই। আজি যিবোৰ মানুহে টেষ্ট টিউবত ভৰাই পৰীক্ষা কৰি চাব পৰা বস্তুবোৰহে বিশ্বাস কৰাটো বুদ্ধিমানৰ কাম বুলি ভাবে, সেই মানুহবোৰ আচলতে বুদ্ধিয়ক নহয়। বৰ্বৰ জন্তু এটাই যিদৰে একো বুজি নাপায়, তেনেকৈ তেওঁলোকেও আচলতে একো বুজি নাপায়। তেনে মানুহ জ্ঞানৰ উচ্চ পৰ্যায়লৈ উন্নীত হোৱা নাই। এই উচ্চ পৰ্যায়ৰ জ্ঞানক পাচনি পৌলে চিচেপিগ্ন বুলি কৈছে। তেওঁ কৈছে, তোমালোকে জানিব পাৰা যে বাইবেল ঈশ্বৰৰ বাক্য, তোমালোকে জানিব পাৰা যে যীশু জগতৰ পৰিত্ৰাতা। যিহুদাই ইয়াত যি বিশ্বাসভ্ৰষ্ট মানুহবিলাকৰ কথা কৈছে, তেওঁবিলাকে জাগতিক বিষয়বস্তুবোৰ জানিয়েই সকলো কথা জনা বুলি ভাবি থাকে, জানিব পৰা সকলো কথা জনা বুলি ভাবি থাকে, আৰু এইবোৰ বিষয়তেই তেওঁলোকে নিজক প্ৰদূষিত কৰি থাকে। যিহুদাই বিশ্বাসভ্ৰষ্ট লোকসকলৰ এনে এখন ছবিয়েই আমাৰ আগত দাঙি ধৰিছে। এতিয়া আমি তিনিজন ব্যক্তিৰ বিষয়ে পঢ়িবলৈ পাম, কইন, বিলিয়ম আৰু কোৰহ। 11 পদটো পঢ়ি দিম। তেওঁবিলাক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁবিলাকে কইনৰ পথত গমন কৰিলে আৰু বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে, আৰু কোৰহৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হ'ল। যিহুদাই ইতিমধ্যে আমাক বিশ্বাসভ্ৰষ্টতাৰ উদাহৰণ হিচাপে তিনিটা দল বা গোটৰ কথা কৈ আহিছে। ইছৰাইলৰ লোকবিলাকৰ কথা কৈছে, বিদ্ৰোহ কৰা স্বৰ্গদূতবিলাকৰ কথা কৈছে, আৰু চদুম আৰু ঘমোৰাৰ কথা তেওঁ আমাক কৈছে। আৰু এতিয়া আমাক দৃষ্টান্তস্বৰূপে আৰু তিনিটা উদাহৰণ তেওঁ দিছে, আৰু উদাহৰণ তিনিটা হৈছে তিনিগৰাকী ব্যক্তিৰ বিষয়ে। তেওঁবিলাক সন্তাপৰ পাত্ৰ। ইয়াত সন্তাপ বুলি অনুবাদ কৰা হৈছে গ্ৰীক ভাষাৰ ওৱাই শব্দটো। মন কৰকচোন, এই শব্দটোৰ উচ্চাৰণটোতেই বিলাপৰ কথাটো সোমাই আছে। আয়ৈ আয়ৈ, এনেদৰে যেন কোনোবাই বিলাপ কৰিছে, এনেকুৱা নালাগেনে বাৰু? এইটোৱে অতি দুখ বেজাৰৰ বিলাপ, নতুবা সকলো হেৰাই যোৱাৰ ক্ৰন্দন বুজায়। ইয়াত আচলতে সকলো হেৰাই যোৱাৰ দুখত কন্দা ভাৱ এটা ফুটি উঠিছে, যদিও ইয়াত আচলতে দুয়োটা কথাই সোমাই আছে। যিহুদাই ইয়াত যি বিশ্বাসভ্ৰষ্টসকলৰ উল্লেখ কৰিছে, তেওঁলোকৰ সন্তাপ হ'ব বুলি কৈছে, কিয়নো তেওঁবিলাকে কইনৰ পথত গমন কৰিলে। কইন ধৰ্মমনা মানুহ আছিল, কিন্তু তেওঁ জাগতিক চিন্তাধাৰাৰ মানুহ আছিল। তেওঁ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰিছিল আৰু ধৰ্মকৰ্মতো তেওঁ বিশ্বাস কৰিছিল, কিন্তু তেওঁ সেই সকলোবিলাক নিজৰ মতে কৰিছিল। তেওঁ যে পাপী সেই কথাটো তেওঁ মানি লোৱা নাছিল। তেজৰ জৰিয়তে যি মুক্তি, সেই মুক্তি তেওঁ অগ্ৰাহ্য কৰিছিল, আৰু তেওঁ নিজৰ পথেৰে ঈশ্বৰৰ ওচৰলৈ আহিব পাৰিব বুলি ভাবিছিল। ইব্ৰী পুস্তকৰ 11 অধ্যায়ৰ 4 পদত আমাক হেবল আৰু কইনৰ গোটেই কথাখিনি বুজাই দিয়া হৈছে এনেদৰে, বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কইনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে, অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। কইন মৃত, কিন্তু তথাপি কথা কয়। কইনৰ পথ হৈছে সৰু মেৰ পোৱালি এটা বলি দিবলৈ অস্বীকাৰ কৰা মানুহৰ পথ, যি মেৰ পোৱালীয়ে খ্ৰীষ্টলৈ আঙুলিয়ায়। অৰ্থাৎ কইনে বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ অহা নাছিল। ঈশ্বৰে কৈছিল, মানুহে বলি দিবলৈ সৰু মেৰ পোৱালি এটি আনিব লাগিব, তেজ উলিবা নহ'লে পাপমোচন নহয়, আৰু পাপৰ বেচ দিবই লাগিব। ঈশ্বৰে কোৱা সেই কথা কইনে বিশ্বাস কৰা নাছিল। কইনে ভাবিছিল তেওঁ নিজৰ পথেৰেই ঈশ্বৰৰ আগলৈ যাব পাৰিব বুলি। আৰু আজি বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ ছবিখনো তেনেকুৱাই। বিশ্বাসভ্ৰষ্টসকলে নিজকে উদাৰপন্থী আৰু আধুনিকতাবাদী বুলি কয়, কিন্তু এই কথাটো আচলতে এডেনবাৰীৰ সমানেই পুৰণি বুলি আমি ক'ব পাৰোঁ। সেই এডেনবাৰীৰ দুৱাৰদলিতেই কইন আছিল আধুনিকতাবাদী আৰু উদাৰপন্থী। তেওঁ ধৰ্ম আৰু ঈশ্বৰক বিশ্বাস কৰিছিল, কিন্তু সকলোখিনি তেওঁ নিজৰ মতে কৰিছিল। ঈশ্বৰৰ ব্যৱস্থা মতে, ঈশ্বৰৰ মতে তেওঁ একো কৰা নাছিল। আৰু বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে। ইয়াত বিলিয়মৰ ভ্ৰান্তি বুলি কোৱা হৈছে। দ্বিতীয় পিতৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত ই হৈছে বিলিয়মৰ পথ। আৰু প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত কোৱা হৈছে বিলিয়মৰ তত্ত্ব বুলি। পাচনি পিতৰে লিখা দ্বিতীয়খন পত্ৰত আমি দেখা পাওঁ যি বিষয়ে বা যি কথাই বিলিয়ম মানুহজনক নিহ কৰিছিল সেই বিষয়টোৰ কথা। অৰ্থাৎ বিলিয়ম আছিল লোভৰ দোষত দোষী, আৰু লোভ মানেই হৈছে প্ৰতিমা পূজা। তেওঁ আছিল ভাৰাতীয়া প্ৰচাৰক। তেওঁ নিজৰ বৰ ব্যৱহাৰ কৰি কম সময়তেই অধিক ধন উপাৰ্জন কৰিব খুজিছিল, যি বৰ তেওঁ নিশ্চয় ঈশ্বৰৰ পৰাই পাইছিল। এয়াই আছিল বিলিয়মৰ পথ, আৰু এয়া আছিল তেওঁৰ অধঃপতন। মানুহে অৱশ্যে টকা পইচাৰ বাহিৰে আন কিবাকিবিও বিচাৰিব পাৰে। মানুহে সমাজত আগস্থান বিচাৰিব পাৰে, জনপ্ৰিয়তা, খ্যাতি, প্ৰশংসা অথবা পদবীও বিচাৰিব পাৰে। এনে নানা ধৰণৰ বিষয়ে মানুহক বিলিয়মৰ পথেৰে লৈ যাব পাৰে। যিহুদাই কৈছে যে এইটো বিশ্বাসভ্ৰষ্টজনৰ এটা চিন। প্ৰকাশিত বাক্য পুস্তকত আমি পাওঁ বিলিয়মৰ তত্ত্বৰ কথা। গণনা পুস্তক 22 নম্বৰ অধ্যায়ৰ পৰা 25 নম্বৰ অধ্যায়ত আমি পাওঁ যে এওঁ ইছৰাইলীয়া লোকবোৰলৈ হাওপত আনিব নোৱাৰিলে, গতিকে তেওঁ বালাকক এই বুলি ক'লে যে ইছৰাইলীয়াবিলাকৰ শিবিৰলৈ মোৱাবিয়া তিৰোতা কিছুমান পঠিয়াই মিশ্ৰ বিবাহৰ জৰিয়তে তেওঁবিলাকৰ পৰিয়াললৈ যৌন ব্যভিচাৰ আৰু প্ৰতিমা সেৱা আনিব পাৰিব। আমি এটা কথাৰ বিষয়ে নিশ্চিতভাৱে ক'ব পাৰোঁ যে আদি পুস্তকৰ পৰা একেবাৰে প্ৰকাশিত বাক্যলৈকে ঈশ্বৰে বিশ্বাসকাৰী আৰু বিশ্বাস নকৰাবিলাকৰ মাজত হোৱা মিশ্ৰিত বিবাহৰ বিৰুদ্ধেই কথা কৈ আহিছে। তেনে বিবাহ তেওঁ নিষেধ কৰি দিছে। আমি কোনো ধৰণৰ ভিত্তিতেই এনেধৰণৰ বিবাহ মানি ল'ব নোৱাৰোঁ। এইটো দুখৰ বিষয় যে আজি বেছিভাগ যুৱক যুৱতীকেই এই বিষয়ে সাৱধান কৰি দিয়া হোৱা নাই, আৰু এইবোৰে যথেষ্ট অসন্তুষ্টি আনিছে। এই যিহুদা পত্ৰত বিলিয়মৰ ভ্ৰান্তিৰ কথা কোৱা হৈছে, আৰু এই ভ্ৰান্তিটো এইয়ে যে বিলিয়মে ভাবিছিল যে ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক তেওঁলোকৰ পাপৰ বাবে শাস্তি দিবই লাগিব। বিলিয়মে এই কথাটো বুজি পোৱা নাছিল যে স্বাভাৱিক নৈতিকতাৰ ওপৰত আন ধৰণৰ নৈতিকতা এটাও আছে। বিলিয়মে ভাবিছিল যে ধাৰ্মিক ঈশ্বৰে ইছৰাইল জাতিক অভিশাপ দিবই লাগিব, কাৰণ ইছৰাইল জাতিয়ে নানা ধৰণৰ পাপ কৰিছিল। কিন্তু বিলিয়মে ক্ৰুচৰ নৈতিকতাৰ বিষয়ে একো জনা নাছিল। পুৰণি নিয়মত এই কথা শিকোৱা হৈছে যে ঈশ্বৰে তেওঁৰ কৰ্তৃত্ব বজাই ৰাখিব পাৰে আৰু সেই কৰ্তৃত্ব খটুৱাব পাৰে, কিন্তু তেওঁ সম্পূৰ্ণ ন্যায়বান হৈও থাকিব পাৰে, আৰু ন্যায়বান হৈ থাকিও বিশ্বাসকাৰী পাপীজনক ধাৰ্মিক বুলি তেওঁ পৰিগণিত কৰিব পাৰে। বিলিয়মে কিন্তু এই কথা বুজি পোৱা নাছিল যে ঈশ্বৰে ইছৰাইল জাতিক ক্ষমা কৰিব যেতিয়া তেওঁলোকে তেওঁলৈ ঘূৰিব। এজন মানুহে কেনেকৈ মন পালটন কৰিব পাৰে সেইটো বহুতে বুজি পাবলৈ টান পায়। এজন বিখ্যাত প্ৰচাৰকে এই বুলি কৈছিল, মই বেংকত কাম কৰি থকা অৱস্থাতেই যেতিয়া খ্ৰীষ্টক গ্ৰহণ কৰিছিলোঁ আৰু ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ, অধ্যয়ন কৰিবলৈ যাব খুজিছিলোঁ, তেতিয়া মোৰ লগত একেলগে কাম কৰা মানুহবিলাকে বুজি পোৱা নাছিল মোৰ নিচিনা মানুহ এজনেনো কেনেকৈ পৰিচৰ্যাৰ বাবে অধ্যয়ন কৰিব পাৰোঁ সেই কথা। তেওঁলোকৰ বেছিভাগেই খ্ৰীষ্টীয় মণ্ডলীৰ সভ্যসভ্য আছিল। অৱশ্যে তেওঁলোকে তেনেদৰে সন্দেহ প্ৰকাশ কৰাৰ যথেষ্ট স্থল নিশ্চয় আছিল। মোক যে ঈশ্বৰে ক্ষমা কৰিছে আৰু মই যে এটা নতুন জীৱন পাইছো সেইটো তেওঁলোকে বুজিয়েই পোৱা নাছিল। তেওঁলোকে সেই কথাটো বিশ্বাস কৰা নাছিল, তেওঁলোকে সেই কথাটো ভাবিবই পৰা নাছিল বা বিশ্বাস কৰা নাছিল, কাৰণ কথাটো তেওঁলোকে বুজি পোৱা নাছিল। প্ৰিয় শ্ৰোতা, বিলিয়মৰ সমস্যাটো একেধৰণৰেই আছিল, আৰু কুৰহৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হ'ল। প্ৰিয় শ্ৰোতা, আপোনাৰ হয়তো মনত আছে যে কুৰহে মচীৰ বিৰুদ্ধে এটা প্ৰতিবাদৰ নেতৃত্ব দিছিল। গণনা পুস্তক 16 নম্বৰ অধ্যায় চালে আপুনি সেই ঘটনা পঢ়িবলৈ পাব। গণনা পুস্তক 16 নম্বৰ অধ্যায়। কুৰহে এইবুলি মত প্ৰকাশ কৰিছিল যে কেৱল মুচিয়েই ঈশ্বৰৰ ওচৰ চপাৰ প্ৰৱেশাধিকাৰ পোৱা লোক নহয়, কুৰহে ঈশ্বৰে আনুষ্ঠানিকভাৱে স্থাপন কৰা কৰ্তৃত্ব অৰ্থাৎ মুচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ অতি পবিত্ৰ ক্ষেত্ৰত অনধিকাৰ প্ৰৱেশ কৰিব খুজিছিল। তেওঁ আচলতে এনেদৰে প্ৰশ্ন কৰিছিল, ঈশ্বৰে কেৱল মুচিকেই কথা কৈছেনে? মুচিয়ে নিজকে কি বুলি ভাবিছে? আচলতে মুচিয়ে নিজক কেতিয়াও ডাঙৰ কোনোবা মানুহ বুলি ভবা নাছিল, নাইবা তেওঁৰ কিবা অন্যায় অধিকাৰ থকা বুলিও তেওঁ ভবা নাছিল। বৰং তেওঁ মিছৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ নেতা নহবলৈহে ইচ্ছা প্ৰকাশ কৰি আহিছিল। কিন্তু ঈশ্বৰেই মুচিক আহ্বান জনাইছিল সেই কামৰ বাবে, আৰু ঈশ্বৰেই মুচিক বিশেষ কৰ্তৃত্ব প্ৰদান কৰিছিল, আৰু এই কুৰহ নামৰ মানুহজনে সেই মুচিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁ মুচিৰ কৰ্তৃত্ব মানি লোৱা নাছিল, তেওঁ পুৰোহিতৰ পদবীটো হস্তক্ষেপ কৰিছিল আৰু তেওঁ মৃত্যু সাৱটি ল'ব লগা হৈছিল। গতিকে আন কথাত ক'বলৈ গ'লে কুৰহ আছিল এজন বিদ্ৰোহী মানুহ, তেওঁ আছিল ঈশ্বৰৰ বিৰোধী লোক। ইয়াত যিহুদাই এই কথা কৈছে যে এনে বিদ্ৰোহী মনোভাৱে বিশ্বাসভ্ৰষ্টতাৰ পৰিচয় দিয়ে, নাইবা আমি এই বুলিও ক'ব পাৰোঁ যে সেই বিশ্বাসভ্ৰষ্ট লোকসকলৰ মনত এনেকুৱা এটা বিদ্ৰোহী ভাৱ থাকে। প্ৰিয় শ্ৰোতা, এই কথাটো মন কৰক যে পুৰণি নিয়মৰ এই 3গৰাকী ব্যক্তিৰ ক্ষেত্ৰত যি কথা সত্য সেয়া বিশ্বাসভ্ৰষ্ট লোক এজনৰ ক্ষেত্ৰতো খাটে। আমি যে বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ আহিব লাগে আৰু মানুহ পাপীৰ বাবে বলিৰ তেজ বোৱাব লাগে বুলি কইনে বিশ্বাস কৰা নাছিল, বিশ্বাসভ্ৰষ্টসকলো সেই মতেৰেই যায়। বিলিয়মৰ ভ্ৰান্তিটো এয়ে আছিল যে পবিত্ৰ ঈশ্বৰে পাপৰ শাস্তি দিবই লাগিব আৰু পাপীক কেতিয়াও ক্ষমা কৰিব নোৱাৰি, এইবুলি বিলিয়মে ভাবিছিল। আৰু বিশ্বাসভ্ৰষ্টসকলেও একে ভুলেই কৰে। তেওঁলোকে কয়, খ্ৰীষ্টৰ বলিদানেনো আমাক কেনেকৈ ৰক্ষা কৰিব পাৰে, মানুহে নিজে কিবা এটা কৰিব লাগিব। আৰু বিশ্বাসভ্ৰষ্টজনে কুৰহৰ নিচিনাকৈ ঈশ্বৰৰ বিৰোধিতা কৰে, তেওঁলোকে নিজে এনে কৰ্তৃত্ব দাবী কৰিব খোজে যি কৰ্তৃত্বৰ অধিকাৰী তেওঁলোক নহয়। তেওঁলোকে পুলপিতত উঠি ঈশ্বৰৰ বাক্য নিবিলায় ৰাজনীতি বিলায়, ঈশ্বৰে কি কৈছে সেইটো নকৈ তেওঁলোকে মানুহে কি কয় আৰু কি ভাবে তাকেহে কয়, তাকেহে আনক শিকায়। এবাৰ এজন মানুহে এইবুলি কৈছিল, মই মোৰ মণ্ডলীৰ পৰা ওলাই আহিলোঁ, এজন প্ৰচাৰকৰ কথা শুনি শুনি একেবাৰে আমনি লাগি গ'ল, তেওঁ কেৱল ৰাজনৈতিক অৰ্থনীতিৰ কথাহে কয় আৰু ৰাজনীতিৰ ক্ষেত্ৰত নিজকে তেওঁ সৰ্বোচ্চ কৰ্তৃত্ব বুলি ভাবে, তেওঁ ভাবে তেওঁ যেন সকলো কথা জানে আৰু তেওঁ কেতিয়াও ঈশ্বৰৰ বাক্য ব্যৱহাৰ নকৰে, ঈশ্বৰে কি কয় বা কি ভাবে সেই কথা কিন্তু তেওঁ নকয়। তেওঁৰ বক্তৃতা শুনি শুনি মোৰ আমনি লাগি গ'ল। সেই মানুহজনৰ মণ্ডলীৰ বিষয়ে আমি একো নাজানিলেও এই কথাই ক'ব পাৰোঁ যে সেই প্ৰচাৰকজন বিশ্বাসভ্ৰষ্ট লোক, কাৰণ তেওঁৰ গাত বিশ্বাসভ্ৰষ্টতাৰ লক্ষণ আছে। প্ৰিয় শ্ৰোতা, পুৰণি নিয়মৰ সেই তিনিগৰাকী ব্যক্তিয়ে এই কথা আজি আমাক দেখুৱাই দিছে। কইন, বিলিয়ম আৰু কুৰহ, এই তিনিগৰাকী ব্যক্তিৰ জীৱনৰ পৰা আমি যি শিক্ষা পাওঁ সেই শিক্ষাই আমাক সাৱধান কৰি দিয়া উচিত। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসু সেৱা কৰা নকৰিবল, যিসু ধৰ্মৰ আমাৰ মহান কৰ, যিসু সেৱা কৰা নকৰিবল, যিসু ধৰ্মৰ আমাৰ মহান কৰ। সময় মিছাতে নকৰিবা ক্ষয়, যিসুৰ সেৱাৰ এই সময়, আজি আছো আমি কাইলৈ নাই, জীৱনতি শুনাহে মানুহাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱন থিৰ শুনাহে মানুহ। যিসুৰ সেৱা কৰা নকৰিবল, নকৰিবা ক্ষয়, যিসুৰ সেৱাৰ এই সময়, আজি আছো আমি কাইলৈ নাই, জীৱন থিৰ শুনাহে মানুহাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভা পৰহি যায়, আজি আছো আমি কাইলৈ নাই।